Ella, Akakpani. বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি হাৰিয়ানাৰ ফৰিদাবাদত উত্তৰ মাণ্ডলিক পৰিষদৰ 32 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ সংস্থাসমূহক 2047 চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ অংশ হ'বলৈ আহ্বান জনাইছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দুদিন পাছত ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াই ৰাজ্যপাল আৰিফ মহম্মদ খানক নৱনিৰ্বাচিত 243 জন প্ৰাৰ্থীৰ তালিকা অৰ্পণ কৰে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাসিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে মানৱতা উলংঘনৰ গোচৰ সংক্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে ৰায়দান কৰিব। আৰু ভাৰতৰ আৰ্চাৰী খেলুৱৈ কুশল দালাল আৰু লুক্সেমবাৰ্গৰ ষ্ট্ৰাছেনত অনুষ্ঠিত জি টি অপেন ইনডোৰ বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড শাখাত জয়ী হৈছে। এতিয়া বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি হাৰিয়ানাৰ ফৰিদাবাদত উত্তৰ মাণ্ডলিক পৰিষদৰ 32 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকত উত্তৰ মণ্ডলৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বিভিন্ন আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত আলোচনা কৰিব। হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী তথা দিল্লী, জম্মু কাশ্মীৰ আৰু লাডাখৰ উপৰাজ্যপাল আৰু চণ্ডীগড়ৰ জ্যেষ্ঠ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সহযোগিতামূলক বিষয় তথা উন্নয়নমূলক কাম কাজ সন্দৰ্ভত আলোচনা হোৱাৰ আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মাণ্ডলিক পৰিষদৰ ভূমিকা পৰামৰ্শদান গোটৰ বৈশিষ্টৰ পৰা কাৰ্যকৰী মঞ্চলৈ পৰিৱৰ্তিত হৈছে বুলি বিষয়াসকলে প্ৰকাশ কৰিছে। দেশৰ উন্নয়ন আৰু নিৰাপত্তাৰ দিশৰ পৰা বিচাৰ কৰিলে উত্তৰ মণ্ডলীয় পৰিষদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, কিয়নো দেশৰ মুঠ ভূমিৰ 21% আৰু মুঠ জনসংখ্যাৰ 13% সামৰি লোৱাৰ উপৰিও 35%তকৈও অধিক খাদ্য সামগ্ৰী এই উত্তৰ অঞ্চলতেই উৎপন্ন হয়। 1956 চনৰ ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত গঠন কৰা মাণ্ডলিক পৰিষদসমূহে কেইবাখনো ৰাজ্য জড়িত হৈ থকা বিষয়সমূহত কাম কৰাৰ ক্ষেত্ৰত উপদেষ্টা গোটৰ দৰে কাম কৰে। যোৱা 11 বছৰত বিভিন্ন মাণ্ডলিক পৰিষদৰ সৰ্বমুঠ 63খন বৈঠক অনুষ্ঠিত হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ সংস্থাসমূহক 2047 চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ অংশ হ'বলৈ আহ্বান জনাইছে। হায়দৰাবাদত কালি প্ৰথম ৰামোজী উৎকৃষ্টতা বঁটা প্ৰদান অনুষ্ঠানত অংশ লৈ শ্ৰীৰাধাকৃষ্ণনে কয় যে সামাজিক মাধ্যমৰ আধিপত্য আৰু ভুল তথ্যৰে পৰিচালিত এই সময়ত সংবাদ মাধ্যমে তেওঁলোকৰ কৰ্তব্যনিষ্ঠা সহকাৰে পালন কৰা উচিত। ৰামোজী গ্ৰুপ অব ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাওৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰীৰাধাকৃষ্ণনে তেওঁৰ ভাষণত কয় যে এই প্ৰতিষ্ঠানসমূহ কেৱল বিনিয়োগৰ ভিত্তিত স্থাপন নহয়, বৰং ইয়াত মূল্যবোধ, সত্যতা, উৎকৃষ্টতা আৰু সমৰ্পণৰ ভাৱনা নিহিত হৈ থাকে। ৰামোজী ৰাওৱে তেওঁৰ জীৱনকালত যি মূল্যবোধৰ দ্বাৰা পৰিচালিত হৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখি এই শ্ৰদ্ধাঞ্জলি সঠিক হৈছে বুলি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত গ্ৰামোন্নয়ন আৰু বিজ্ঞান প্ৰযুক্তিকে ধৰি 7টা খণ্ডত ৰামোজী উৎকৃষ্টতা বঁটা প্ৰদান কৰা হয়। বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দুদিন পাছত ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়ালে পাটনাৰ ৰাজভৱনত ৰাজ্যপাল আৰিফ মহম্মদ খানক নৱনিৰ্বাচিত 243 জন প্ৰাৰ্থীৰ তালিকা অৰ্পণ কৰে। এই তালিকাখনত NDAৰ 202 জন, মহামিত্ৰজোঁটৰ 34 জনৰ লগতে AIMIM, ইণ্ডিয়ান ইনক্লুচিভ পাৰ্টি আৰু বহুজন সমাজ পাৰ্টীৰ আইন প্ৰণেতাসকলকে ধৰি সকলোবোৰ প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈ আছে। ইপিনে ভাৰতৰ নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ সামৰণিৰ পৰিপ্ৰেক্ষিতত বিহাৰকে ধৰি আন 6খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচনী আচৰণ বিধি উঠাই লৈছে। নিৰ্বাচন আয়োগে এই সন্দৰ্ভত কেবিনেট সচিব, ভাৰত চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে যোৱা 11 নৱেম্বৰত ৰাজস্থান, তেলেংগানা, ওড়িশা, পঞ্জাব, ঝাৰখণ্ড, মিজোৰাম আৰু জম্মু কাশ্মীৰৰ 8টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ আণ্ডাৰস্কোৰ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ আণ্ডাৰস্কোৰ গুৱাহাটী ফ'ল' কৰিব পাৰে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে মানৱতা উলংঘনৰ গোচৰ সংক্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে ৰায়দান কৰিব। ন্যায়াধীশ মহম্মদ গোলাম মৰ্তুজা মজুমদাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে ৰায়দানৰ পৰিপ্ৰেক্ষিতত ঢাকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বৰ্ডাৰ গাৰ্ড বাংলাদেশ, ৰেপিড একচন বেটেলিয়ন আৰু সেনাৰ অতিৰিক্ত বাহিনী ন্যায়াধীকৰণ এলেকাত নিয়োগ কৰা হৈছে। উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ এটা শিলৰ কুৱেৰীত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। যোৱা শনিবাৰে বিয়লি শিলৰ কুৱেৰীটোত সংঘটিত ঘটনাটোত কৰ্মৰত অৱস্থাত এজন শ্ৰমিকৰ মৃত্যু হয়। কুৱেৰীটোত 12 জনতকৈও অধিক শ্ৰমিক বৰ্তমানো আবদ্ধ হৈ আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। শিলৰ কুৱেৰীটোত খহি পৰা প্ৰকাণ্ড শিল আৰু তাত জমা হৈ পৰা পানীৰ বাবে উদ্ধাৰকাৰী দলে উদ্ধাৰ কাৰ্যত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। শিলৰ কুৱেৰীটোত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ আৰক্ষী বিভাগে কুৱেৰীটোৰ লীজত লোৱা এজন লোকৰ বিৰুদ্ধে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে কুৱেৰীটোত দীৰ্ঘদিন ধৰি অবৈধভাৱে খিল খনন কাৰ্য চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। সোণভদ্ৰা জিলাৰ অব্ৰাৰ বিল্লী মাৰকুণ্ডী গাঁৱত সংঘটিত এই ঘটনাত যোৱা শনিবাৰে এজন শ্ৰমিকৰ মৃত্যু হৈছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী NDRF আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী SDRF তথা স্থানীয় প্ৰশাসনে কুৱেৰীটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে যুদ্ধ সদৃশ তৎপৰতা চলাই আছে বুলি আমাৰ আকাশবাণীৰ সংবাদদাতাই জনাইছে। সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ UAE-ত আজি বায়ুসেনাৰ প্ৰদৰ্শন ডুবাই এয়াৰ শ্ব 2025 আৰম্ভ হ'ব। দুদিনীয়া এই প্ৰদৰ্শনীত প্ৰতিৰক্ষা বিভাগে নিজৰ শক্তি প্ৰদৰ্শন কৰিব। ভাৰতীয় বায়ুসেনায়ো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সূৰ্য কিৰণ এৰবেটিক টীম আৰু LCA তেজস্বৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ শক্তি প্ৰদৰ্শন কৰিব। কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে ভাৰতীয় দলক নেতৃত্ব দিব। এই ভ্ৰমণকালত শ্ৰীশেঠে UAE-ৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত অংশ ল'ব। তেওঁ লগতে ভাৰতৰ প্ৰতিৰক্ষা প্ৰযুক্তি আৰু নিৰ্মাণ সন্দৰ্ভত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে ভাৰত UAE, অষ্ট্ৰেলিয়া, আমেৰিকা, ব্ৰাজিল, ব্ৰিটেইন আৰু ইটালীৰ সৰ্বমুঠ 50টা কোম্পানীৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত ভাগ ল'ব। ডুবাই এয়াৰ শ্ব হৈছে দুবছৰীয়া এক বৃহৎ প্ৰদৰ্শন, য'ত বৃহৎ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কোম্পানীসমূহৰ লগতে 150খন দেশৰ 1000তকৈও অধিক প্ৰদৰ্শক আৰু 1,40,000তকৈও অধিক ঔদ্যোগিক বিষয়াই আগভাগ লয়। বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে NDAৰ ৰাজনৈতিক জল্পনা কল্পনা অব্যাহত আছে। ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত চৰকাৰ গঠনৰ বাবে NDA সাজু হৈ উঠিছে। NDAৰ মিত্ৰজোঁটৰ সদস্যসকলে পাটনা আৰু নতুন দিল্লীত আলোচনা চলাই আছে। JDUৰ বিধায়িনী দলে আজি পাটনাত নেতা নিৰ্বাচনৰ বৈঠকত মিলিত হ'ব। দলটোৰ 85জন নৱনিৰ্বাচিত বিধায়কে নীতিশ কুমাৰক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে। ভাৰতৰ আৰ্চাৰী খেলুৱৈ কুশল দালাল লাক্সেমবাৰ্গৰ ষ্ট্ৰাছেনত অনুষ্ঠিত GT অপেন ইনডোৰ বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড শাখাত জয়ী হৈছে। কুশলে ডাবল শ্বুট অফত আমেৰিকাৰ ষ্টিফেন হানছেনক পৰাস্ত কৰি সোণৰ পদক জয় কৰে। ইয়াৰ পূৰ্বে ছেমি ফাইনেলত কুশলে বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ নিকোলাছ জেৰাৰ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ভাৰতৰ গণেশ মণিৰত্নম তিৰুমুৰুৱে 21 বছৰ অনূৰ্ধ কম্পাউণ্ড শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি হাৰিয়ানাৰ ফৰিদাবাদত উত্তৰ মাণ্ডলিক পৰিষদৰ 32 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে সংবাদ সংস্থাসমূহক 2047 চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ অংশ হ'বলৈ আহ্বান জনাইছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দুদিন পাছত ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াই ৰাজ্যপাল আৰিফ মহম্মদ খানক নৱনিৰ্বাচিত 243জন প্ৰাৰ্থীৰ তালিকা অৰ্পণ কৰে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে মানৱতা উলংঘন গোচৰত সংক্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে ৰায়দান কৰিব। আৰু ভাৰতৰ আৰ্চাৰী খেলুৱৈ কুশল দালাল লাক্সেমবাৰ্গৰ ষ্ট্ৰাছেনত অনুষ্ঠিত GT অপেন ইনডোৰ বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড শাখাত জয়ী হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55